ইয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাছক ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেতু বুলি অভিহিত কৰিছে। পাকিস্তানৰ বেলুচিস্তানত সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে ৰেল আক্ৰমণ চলাই পণবন্দী কৰি ৰখা 450জনৰো অধিক যাত্ৰীৰ মাজৰ অসামৰিক লোকসকলক মুকলি কৰি দিছে। ইউক্ৰেইনে 30 দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্বৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 11 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে কালি মৰিছাছৰ প্ৰধানমন্ত্ৰী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দুদিনীয়া মৰিছাছ ভ্ৰমণৰ অংশ হিচাপে কালি পৰ্ট লুইত দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হৈ ভাৰত আৰু মৰিছাছৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্কক নতুন শিখৰলৈ লৈ যোৱাৰ বাবে দ্বিপাক্ষিক সম্পৰ্ক, দুয়োখন দেশৰ মাজৰ সম্প্ৰতি চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে নতুন নতুন ক্ষেত্ৰৰ অন্বেষণৰ সন্দৰ্ভত আলোচনা কৰে। বৈঠকত প্ৰতিৰক্ষা, সুৰক্ষা, অৰ্থনীতি আৰু সংস্কৃতিৰ আদান প্ৰদান সন্দৰ্ভত মূলতঃ আলোচনা কৰা হয়। শ্ৰীমোদীয়ে কয় যে মৰিছাছৰ বিশ্বাসযোগ্য উন্নয়নৰ অংশীদাৰ হবলৈ পাই ভাৰতে গৌৰৱবোধ কৰে আৰু দুয়োখন দেশে গোলকীয় দক্ষিণৰ বিষয়সমূহৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰি যাব। ইয়াৰ পাছত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী ৰামগুলামে আয়োজন কৰা নৈশ ভোজত অংশ লয়। তেওঁ কয় যে ভাৰত মৰিছাছ অংশীদাৰিত্ব কেৱল ইয়াৰ ঐতিহাসিক সম্পৰ্কৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। এই সম্পৰ্ক মূল্যবোধ, পাৰস্পৰিক বিশ্বাস আৰু এটা উজ্জ্বল ভৱিষ্যতৰ দিশত থকা সমূহীয়া দৃষ্টিভংগীৰ ওপৰত আধাৰিত হৈ আছে। অনাগত সময়ত দুয়োখন দেশে জনসাধাৰণৰ উন্নয়ন তথা সমগ্ৰ খণ্ডৰ শান্তি আৰু নিৰাপত্তাৰ দিশত একেলগে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি পুৱা মৰিছাছলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ প্ৰধানমন্ত্ৰী নবীচন্দ্ৰ ৰামগুলামে বিমান বন্দৰত আদৰণি জনায়। এই দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনত ভাৰতৰ পুঁজিৰে নিৰ্মাণ কৰা দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে বিভিন্ন খণ্ডৰ 20টাৰো অধিক প্ৰকল্প মুকলি কৰিব। দুয়োখন দেশে যোগ্যতা বিকাশ, বাণিজ্য আৰু বিত্তীয় অপৰাধকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো সহযোগিতামূলক চুক্তিত স্বাক্ষৰ কৰাৰ আশা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাছক ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেতু বুলি অভিহিত কৰিছে। পৰ্ট লুইত যোৱা নিশা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত ভাগ লৈ শ্ৰীমোদীয়ে কয় যে মৰিছাছ হৈছে ভাৰতৰ সাগৰ দৰ্শনৰ কেন্দ্ৰবিন্দু। 2015 চনত দ্বীপ ৰাষ্ট্ৰখন ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে সাগৰ দৰ্শনৰ বিষয়ে ঘোষণা কৰিছিল। দুয়োখন দেশৰ মাজৰ গভীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে দ্বীপ ৰাষ্ট্ৰখনত নতুন সংসদ ভৱন নিৰ্মাণকে ধৰি সৰ্বাংগীন বিকাশত সমৰ্থন আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰে। প্ৰৱাসী ভাৰতীয়সকলৰ ভাৰতৰ ঐতিহ্য, সংস্কৃতি আৰু প্ৰমূল্যৰ সৈতে থকা শক্তিশালী বান্ধোন সঁচাকৈ প্ৰেৰণাদায়ক বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ এই ঐতিহাসিক আৰু আত্মিক বান্ধোন উত্তৰ প্ৰজন্মলৈ সঞ্চাৰিত হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীচন্দ্ৰ ৰামগুলাম, তেওঁৰ পন্নী আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক মৰিছাছবাসী ভাৰতীয়সকলে নৃত্য, গীত আৰু অন্যান্য সাংস্কৃতিক পৰিৱেশনেৰে তেওঁ থকা হোটেলৰ সন্মুখত আদৰণি জনায়। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত কালি সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে পেছাৱৰ কোৱেটা জাফৰ এক্সপ্ৰেছ ৰেলগাড়ীৰ ওপৰত আক্ৰমণ চলাই 450জনৰো অধিক যাত্ৰীক পণবন্দী কৰে। সন্ত্ৰাসবাদীয়ে পাছত পণবন্দী কৰি ৰখা মহিলা আৰু শিশুকে ধৰি অসামৰিক লোকসকলক মুকলি কৰি দিয়ে। ইয়াৰ বিপৰীতে সামৰিক বাহিনীৰ লোককে ধৰি 214জনক পণবন্দী কৰি ৰাখিছে। অঞ্চলটোত সন্ত্ৰাসবাদী গতিবিধি চলাই থকা দ্য বেলুচ লিবাৰেচন আৰ্মী BLA নামৰ বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদী সংগঠনটোৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। সংগঠনটোৱে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই ঘটনাত 30জনৰো অধিক সৈনিক নিহত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ পৰা খাইবাৰ পাখটুনখোৱাৰ পেছাৱৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত এই আক্ৰমণৰ সময়ত ৰেলগাড়ীখনত জুই লাগে আৰু কেইবাটাও ডবা লাইনৰ পৰা বাগৰি পৰে। নিৰাপত্তা বাহিনী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ সন্ত্ৰাসবাদীকেইটাক ধৰাৰ বাবে অভিযান চলাই আছে। পাকিস্তান চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি নিৰাপত্তা বাহিনীয়ে কমেও 80জন যাত্ৰীক উদ্ধাৰ কৰিছে। অৱশ্যে BLA সংগঠনটোৱে অসামৰিক লোকসকলক মুকলি কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। সংগঠনটোৱে পাকিস্তানৰ সেনাই সামৰিক অভিযান চলালে পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি সকীয়াই দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইউক্ৰেইনে 30 দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্বৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। ৰাছিয়াই এতিয়া এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মাৰ্কো ৰুবিঅ'ই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনলৈ চোৰাংচোৱাৰ তথ্য আৰু সামৰিক সাহায্য বন্ধ কৰাৰ বিষয়টো উঠাই লৈছে। কালি ছৌদি আৰবৰ জেড্ডাত ইউক্ৰেইনৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পাছত শ্ৰীৰুবিঅ'ই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যুক্তৰাষ্ট্ৰই এই বিষয়ত ৰাছিয়াৰ সৈতে যোগাযোগ কৰিব। ৰাছিয়াৰ সহযোগিতামূলক স্থিতিয়েহে দেশ দুখনৰ মাজত শান্তি স্থাপনত মুখ্য ভূমিকা পালন কৰিব বুলি সচিবগৰাকীয়ে মত প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে এতিয়া আৰু কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাই আৰু তেওঁলোকে অঞ্চলটোতে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ষ্টুডেণ্টছ এক্সপিৰিয়েন্স ইন ইণ্টাৰষ্টেট লিভিং নামৰ কাৰ্যসূচীৰ অধীনত কালি নতুন দিল্লীত আয়োজিত যুৱ সংসদত উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 2027 চনৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰসমূহক ৰেল, বিমান আৰু পথ যোগাযোগ ব্যৱস্থাৰে সংযুক্ত কৰা হ'ব। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত দেশৰ ভিতৰত সৰ্বাধিক ৰেল তথা পথ দলং নিৰ্মাণ কৰি থকা হৈছে। অসম আৰু ভূটানৰ মাজত ৰেলপথ নিৰ্মাণৰ কামো আৰম্ভ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চৰকাৰে উজ্বলা আঁচনিৰ অধীনত বৰ্তমানলৈকে সমগ্ৰ দেশত প্ৰায় 37 কোটি LED বাল্ব বিতৰণ কৰিছে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলালে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ ৰূপায়ণৰ ফলত প্ৰতি ঘণ্টাত প্ৰায় 4,800 কোটি কিলোৱাট শক্তি ৰাহি হৈছে। তেওঁ কয় যে LED বাল্বসমূহৰ নগণ্য পৰিমাণৰ ক্ষতিকাৰক পদাৰ্থ থাকে আৰু সেয়ে ইয়াৰ পৰা প্ৰদূষণৰ সম্ভাৱনা কম। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 11 ৰানত পৰাস্ত কৰে। মুম্বাইয়ে টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 199 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মুম্বাইয়ে 200 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 188 ৰানহে কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা গ্ৰাপী এথলেটিকছ প্ৰতিযোগিতাৰ আৰম্ভণিৰ দিনটোতে কালি ভাৰতে পুৰুষৰ ডিছকাছ থ্ৰ'ৰ F11 শিতানৰ আটাইকেইটা পদক জয় কৰে। সাগৰে 34.84 মিটাৰ ডিছকাছ থ্ৰ' কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে বালাজী ৰাজেন্দ্ৰনে 26.98 মিটাৰেৰে ৰূপৰ আৰু জনক সিং হৰ্ষনাই 25.13 মিটাৰেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। মহিলাৰ 100 মিটাৰ T35, T36, T38 আৰু T44 শাখাত অষ্ট্ৰেলিয়াৰ ৰিয়ানন ক্লাৰ্কে 13.14 ছেকেণ্ডেৰে প্ৰথম স্থান লাভ কৰে। ভাৰতৰ প্ৰীতিপলে দ্বিতীয় আৰু জাৰ্মানীৰ নিকোলে তৃতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে 3 দিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাত বিশ্বৰ 20খন দেশৰ মুঠ 250গৰাকী এথলীটে অংশগ্ৰহণ কৰিছে। ইয়াৰে 145গৰাকী ভাৰতীয় খেলুৱৈ। খেলুৱৈসকলে 90 বিধ খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতে প্ৰথমবাৰৰ বাবে এইবাৰ এনে বৃহৎ পেৰা এথলেটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। 2024 বৰ্ষত পেৰিছ পেৰা অলিম্পিকত স্বৰ্ণ পদক বিজয়ী প্ৰবীণ কুমাৰ, নৱদ্বীপ সিং আৰু ধৰমবীৰ কৌৰে ভাৰতীয় দলক নেতৃত্ব দিছে। গুলমাৰ্গৰ বাৰামুলাত অনুষ্ঠিত চলিত বৰ্ষৰ খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ৰ খেলসমূহৰ আজি সামৰণি পৰিব। যোৱা 23ৰ পৰা 27 জানুৱাৰীলৈ লাডাখত এই প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ খেলসমূহ সফলতাৰে অনুষ্ঠিত হৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাছক ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেতু বুলি অভিহিত কৰিছে। পাকিস্তানৰ বেলুচিস্তানত সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে ৰেল আক্ৰমণ চলাই পণবন্দী কৰি ৰখা 450জনৰো অধিক যাত্ৰীৰ মাজৰ অসামৰিক লোকসকলক মুকলি কৰি দিছে। ইউক্ৰেইনে 30 দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্বৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 11 ৰানত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 বজাত।